এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে আজি তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৱে মুঠ 22টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ইয়াৰে কোকৰাঝাৰত মানিক চন্দ্ৰ ব্ৰহ্ম, বাওখুংগৰিত ছপালী মাৰাক, পৰ্বতজোৰাত মহম্মদ আশ্ৰাফুল ইছলাম শ্বেখ, ধুবুৰীত বেবী বেগম, জলেশ্বৰত আফতাবুদ্দিন মোল্লা, অভয়াপুৰীত প্ৰদীপ চৰকাৰ, ছিডলি চিদাঙত মতিলাল নাৰ্জাৰী, চেঙাত আব্দুৰ ৰহিম আহমেদ, পকা বেটবাৰীত জাকিৰ হুছেইন ছিগদাৰ, বাক্সাত জগদীশ মদাহী, তামোলপুৰত ৰাফেল দৈমাৰী, ওদালগুৰিত সুৰেন দৈমাৰী, লাহৰীঘাটত ডাঃ আছিফ মহম্মদ নাজাৰ, নগাঁও বটদ্ৰৱাত ডাঃ দুৰ্লভ চমুৱা, নদুৱাৰত সুনীল ছেত্ৰী, ৰঙানদীত জয়ন্ত খাউণ্ড, লখিমপুৰত ঘন পুহৰা গোহাঁই, ঢকুৱাখনাত আনন্দ নৰহ, মাকুমত শিৱনাথ চেতিয়া, খুমটাইত ৰজলীনা তিৰিকি, হাওৰাঘাটত সঞ্জীৱ তেৰণ আৰু আলগাপুৰ কাটলিচেৰা সমষ্টিত জুবেয়াৰ আনম মজুমদাৰক প্ৰাৰ্থিত্ব দিয়া হৈছে। ইপিনে 26টা সমষ্টি বিজেপিয়ে মিত্ৰদল অসম গণ পৰিষদক এৰি দিয়াৰ পাছত অসম গণ পৰিষদ দলে প্ৰাৰ্থীৰ তালিকা আজি ঘোষণা কৰিছে। এই অনুসৰি বোকাখাট সমষ্টিত অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত, বঙাইগাঁৱত দীপ্তিময়ী চৌধুৰী, বৰপেটাত কুমাৰ দীপক দাস, টিয়কত বিকাশ শইকীয়া, ডিমৰিয়াত ডাঃ তপন দাস, তেজপুৰত ঋতিৰাজ ৰাভা, বজালীত ধৰ্মেশ্বৰ ৰয়, হাজো শুৱালকুছিত প্ৰকাশ চন্দ্ৰ দাস, শিৱসাগৰত প্ৰদীপ হাজৰিকা, নাওবৈচাত বসন্ত দাস, বিলাচীপাৰাত জীৱেশ ৰায়, সোণাইত কৰিমুদ্দিন বৰভূঞা, দক্ষিণ কৰিমগঞ্জত ইকবাল হুছেইন, মানকাছৰত জাভেদ ইছলাম, পূব গোৱালপাৰাত আব্দুল ৰহিম জিব্ৰান, আলগাপুৰ কাটলিচাৰাত জাকিৰ হুছেইন লস্কৰ, বিন্নাকান্দিত শ্বাহাবুদ্দিন মজুমদাৰ, ৰূপহীহাটত জাকিৰ হুছেইন ফাৰাজী, সৃজনগামত ছাহিদুল ইছলাম, লাহৰীঘাটত খলিলুল ৰহমান, চেঙাত ছাদ্দাম হুছেইন, পকা বেটবাৰীত তাৰাপ্ৰসাদ দাস, চমৰীয়াত নুৰুল ইছলাম, জলেশ্বৰত আবু শ্বাহ চৌধুৰী হুছেইন আৰু গৌৰীপুৰ সমষ্টিত মহতেবুল হকক প্ৰাৰ্থিত্ব দিয়া হৈছে। একেদৰে AIUDFও আজি ছজনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ইয়াৰে জলেশ্বৰ সমষ্টিত শ্বেখ শ্বাহ আলম, বীৰ সিং জৰুৱাত আলী আকবৰ মিয়া, মানকাছৰত আব্দুল ছালাম শ্বাহ, ভৱানীপুৰ সৰভোগত ফৰহাদ আলী, সোণাইত মিনাৰ হুছেইন মাজাৰ ভূঞা আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিত চৌধুৰী হিবুৰ ৰচুল ওচামা মাবুৰুকক প্ৰাৰ্থিত্ব দিয়া হৈছে। UPPLএ আজি 5জন প্ৰাৰ্থীৰ নাম সম্বলিত তৃতীয়খন তালিকা প্ৰকাশ কৰে। দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে এখন সংবাদমেলত প্ৰকাশ কৰা মতে বাওখুংগৰি সমষ্টিত UPPLৰ মহিলা গোটৰ কেন্দ্ৰীয় সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, পৰ্বতজোৰাত সমষ্টিত আয়ুব হুছেইন মণ্ডল, ছিডলি সমষ্টিত প্ৰাক্তন পাৰিষদ ৰঞ্জিত বসুমতাৰী, গুৰেশ্বৰত পবিত্ৰ বড়ো আৰু মাজবাটত ৰবীন্দ্ৰ বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে আজি 88জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। 6গৰাকী মহিলা প্ৰাৰ্থীৰ নামৰ সৈতে প্ৰকাশিত এই তালিকাত বহুকেইগৰাকী বিধায়কৰ প্ৰাৰ্থিত্ব কৰ্তন কৰা হৈছে। দলৰ সভাপতি নীতিন নবীনৰ অধ্যক্ষতাত অনুষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সিদ্ধান্ত অনুসৰি জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব। লোকসভাৰ প্ৰাক্তন সাংসদ ডঃ ৰাজদীপ ৰয়ে শিলচৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীয়ে দুলিয়াজানৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব। বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে ভৱানীপুৰ সৰভোগ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সমান্তৰালকৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তামোলপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব। বিজেপিত নতুনকৈ যোগদান কৰা প্ৰদ্যুৎ বৰদলৈক দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। নিউ গুৱাহাটীত ডিপ্লু ৰঞ্জন শৰ্মা, মধ্য গুৱাহাটীত বিজয় কুমাৰ গুপ্তা, ৰঙিয়াত ভৱেশ কলিতা, নলবাৰীত জয়ন্ত মল্লবৰুৱা, জাগিৰোডত পীযুষ হাজৰিকা, মৰিগাঁৱত ৰমাকান্ত দেউৰী, নগাঁও বটদ্ৰৱাত ৰূপক শৰ্মা, নদুৱাৰত পদ্ম হাজৰিকা, মঙলদৈত নীলিমা দেৱী, বিহপুৰীয়াত ভূপেন বৰা, লখিমপুৰত মানৱ ডেকা, ঢকুৱাখনাত নৱকুমাৰ দলে, ধেমাজিত ডাঃ ৰণোজ পেগু, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, টিংখঙত বিমল বৰা, সৰুপথাৰত বিশ্বজিৎ ফুকন, ৰংহাঙত তুলিৰাম ৰংহাং, লখিমপুৰত কৌশিক ৰায়, পাথাৰকানীত কৃষ্ণেন্দ্ৰ পাল, কাঠিগড়াত কমলাক্ষ দেৱ প্ৰকাশক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে আজি ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত 7টা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা হয়। ইয়াৰ ভিতৰত ৰূপহীহাট, যোৰহাট আৰু বোকাখাট সমষ্টিৰ পৰা 3গৰাকী প্ৰাৰ্থীয়ে দুখনকৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ ফলত মুঠ মনোনয়ন পত্ৰৰ সংখ্যা 10খন হয়। বিশিষ্ট কণ্ঠশিল্পী জিতুল সোণোৱালৰ মাতৃ হেমকান্তি সোণোৱালৰ আজি ডিব্ৰুগড়ৰ বৈৰাগী মঠৰ নিজা বাসভৱনত মৃত্যু হয়। যোৱা কিছুদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকা হেমকান্তি সোণোৱালৰ মৃত্যুৰ সময়ত বয়স আছিল 79 বছৰ। ভালেসংখ্যক আত্মীয়, গুণমুগ্ধ আৰু শুভাকাংক্ষীৰ উপস্থিতিত চিৰিং চাপৰিৰ ৰাজহুৱা শ্মশানত কিছু সময় পূৰ্বে প্ৰয়াত হেমকান্তি সোণোৱালৰ শেষকৃত্য সম্পন্ন হয়। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।